আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আহক অনুষ্ঠানৰ আৰম্ভণিতেই আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত খন্তেক মূৰ দুৱাওঁ। হওক হে প্ৰভু, আপুনিয়েই পুৰুষে পুৰুষে আমাৰ বাসস্থান হৈ আহিছে। পৰ্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, আপুনি পৃথিৱী আৰু জগত সৃজন কৰাৰ পূৰ্বে, অনাদিকালৰ পৰা অনন্তকাললৈকে আপুনিয়েই ঈশ্বৰ। ধন্য হওক আপোনাৰ নাম। হে ঈশ্বৰ, এই ভক্তিবচনৰ জৰিয়তে এই প্ৰাতঃ পুৱাই আপুনি দয়া কৰি আগ্ৰহী শ্ৰোতাসকলক আপোনাৰ দয়াৰে তৃপ্ত কৰক। আপোনাৰ চৰণত এই প্ৰাৰ্থনা ৰাখিলো পৰিত্ৰাতা প্ৰভু যীশুৰ নামত, আমেন। আশা কৰিছো আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান হৈছে ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠানযোগেৰে প্ৰচাৰ কৰা কিবা কথা যদি আপুনি অধিককৈ বুজিব খোজে বা প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে অধিককৈ জানিব খুজিলে আমালৈ অনুগ্ৰহ কৰি চিঠিৰে লিখি জনাওক।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপুনি নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 32 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ। প্ৰথম পদটো পাঠ কৰি দিছোঁ। আৰু পৰ্বতৰ পৰা নামিবলৈ মুচিৰ পলম হোৱা দেখি লোকবিলাকে হাৰুণৰ ওচৰত গোট খাই তেওঁক ক'লে, উঠা, আমাৰ আগে যাবৰ নিমিত্তে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰা, কিয়নো যি মুচিয়ে আমাক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই মানুহৰ কি হ'ল তাক আমি নাজানো। ইছৰাইলৰ সন্তানসকলে হয়তো ভাবিছিল যে মুচি যি গ'ল গ'লেই, ঘূৰি অহাৰ কোনো লক্ষণেই নাই, গতিকে তেওঁ নিশ্চয় ক'ৰবাত মৰা পৰিল। সেয়ে এতিয়া তেওঁলোকৰ পৰিচালক অবিহনে তেওঁলোকক পৰিচালনা কৰিবলৈ এজন দেৱতাৰ প্ৰয়োজন, আৰু সেইবুলিয়েই তেওঁলোকে সোণৰ এটা দামৰি নিৰ্মাণ কৰিছিল। আপুনি ভাবিব পাৰে যে মহাপুৰোহিত হাৰুণেতো বাধা প্ৰদান কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। বৰং তেওঁ নিজেও সেই কামত উজান দিছিল। ইয়াৰ পিছৰ পদটো পঢ়ি দিছোঁ। তাতে হাৰুণে তেওঁবিলাকক ক'লে, তোমালোকে তোমালোকৰ ল'ৰা তিৰোতাবোৰৰ কাণৰ সোণৰ কুণ্ডলবোৰ বেগাই হুলুকাই মোৰ ওচৰলৈ আনা। সেই কালত আনকি কাণফুলিবোৰেই মূৰ্তি পূজাৰ একো একোটা চিন আছিল। এই কাণফুলিবোৰেই প্ৰমাণ বহন কৰিছিল যে তেওঁলোকে তেতিয়াও মিছৰৰ দেৱতাবোৰক পাহৰি যোৱা নাছিল। 3-4 নম্বৰ পদ, আৰু সকলো লোকে নিজ নিজ কাণৰ পৰা সোণৰ কুণ্ডলবোৰ বেগাই হুলুকাই হাৰুণৰ ওচৰলৈ আনিলে। তেতিয়া তেওঁবিলাকৰ হাতৰ পৰা তাক গ্ৰহণ কৰি শিল্পৰ অস্ত্ৰেৰে গঠন কৰিলে আৰু তাক সাঁচত ঢলা এটা দামৰি কৰিলে। তেতিয়া তেওঁবিলাকে ক'বলৈ ধৰিলে, হে ইছৰাইল, মিছৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এই। আপুনি কল্পনা কৰিব পাৰিবনে, ইছৰাইলৰ লোকবিলাক ইমান সোনকালেই এনেদৰে ভ্ৰষ্ট হ'ব পাৰে বুলি? কিন্তু সেইটোৱেই হৈছিল। 5-6 নম্বৰ পদ, হাৰুণে তাকে দেখি তাৰ আগত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে আৰু কাইলৈ জিহুৱাৰ উদ্দেশ্যে উৎসৱ হ'ব এইবুলি তেওঁ ঘোষণা কৰিলে। আৰু লোকবিলাকে তাৰ পিছদিনা অতি ৰাতিপুৱাতে উঠি হোম বলি উৎসৰ্গ কৰিলে আৰু মংগলাৰ্থক বলি আনিলে, আৰু লোকবিলাকে ভোজন পান কৰিবলৈ বহিল, পাছে ৰং ধেমালি কৰিবলৈ উঠিল। ইছৰাইলৰ সন্তানসকলে ইয়াকে কৰি ভয়ানক অনৈতিকতাত জড়িত হৈছিল। ঈশ্বৰৰ আটাইবিলাক আজ্ঞা মানি চলিবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱাৰ পাছতো তেওঁলোক ঈশ্বৰৰ কাষৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গৈছিল। সকলোবিলাক আজ্ঞা ৰখাৰ প্ৰতিজ্ঞা দিয়াৰ পাছতো তেওঁলোকে এটা আজ্ঞাও ৰাখিব পৰা নাছিল। মানুহে বিধান পালন কৰিব নোৱাৰেতো। 7-8 নম্বৰ পদ, আৰু জিহুৱাই মুচিক ক'লে, তুমি নামি যোৱা, কিয়নো তোমাৰ যি লোকবিলাকক তুমি মিছৰ দেশৰ পৰা উলিয়াই আনিলা তেওঁবিলাক ভ্ৰষ্ট হ'ল। মই তেওঁলোকক যি পথৰ বিষয়ে আজ্ঞা দিছিলোঁ তেওঁবিলাক বেগতে তাৰ পৰা ঘূৰিলে। তেওঁবিলাকে তেওঁবিলাকৰ নিমিত্তে সাঁচত ঢলা এটা দামৰি নিৰ্মাণ কৰি তাৰ আগত প্ৰণিপাত কৰিলে আৰু তাৰ উদ্দেশ্যে বলিদান কৰি ক'লে, হে ইছৰাইল, মিছৰৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া। ইছৰাইল জাতিটোৱে শ্ৰেষ্ঠ, মহান আৰু আন জাতিতকৈ উত্তম আছিল বুলি ঈশ্বৰে তেওঁলোকক মুক্ত নকৰিলে। তেওঁলোক শ্ৰেষ্ঠ, মহান আৰু উত্তম নহয়। বৰং ঈশ্বৰে তেওঁলোকক কৈছিল, মই জানো যে তোমালোক বৰ থৰডিঙীয়া জাতি। 9-10 নম্বৰ পদ, জিহুৱাই মুচিক আৰু ক'লে, মই সেই লোকবিলাকক দেখিলোঁ, চোৱা, তেওঁবিলাক থৰডিঙীয়া জাতি, এই হেতুকে তেওঁবিলাকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ'বলৈ আৰু মই তেওঁবিলাকক সংহাৰ কৰিবলৈ তুমি মোক এৰি দিয়া, পাছত তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। মুচিৰ বাবে এয়া এটা ডাঙৰ পৰীক্ষা আছিল। ঈশ্বৰে তেওঁক কৈছিল, মুচি, অব্ৰাহামক ব্যৱহাৰ কৰাৰ দৰে মই তোমাক ব্যৱহাৰ কৰিম আৰু তোমাৰ বংশৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম, আৰু অব্ৰাহামৰ সৈতে যি নিয়ম স্থাপন কৰিছিলোঁ তাক এতিয়াও ৰক্ষা কৰিব পাৰিম। মন কৰকচোন, ইয়াৰ সঁহাৰিত মুচিয়ে কি কৰিছিল? বাইবেল শাস্ত্ৰত থকা সকলোবিলাক প্ৰাৰ্থনাৰ ভিতৰতে এটা অতি উত্তম প্ৰাৰ্থনা তেওঁ ঈশ্বৰৰ আগত কৰিছিল। 11 নম্বৰ পদ, তেতিয়া মুচিয়ে নিজ ঈশ্বৰ জিহুৱাক মিনতি কৰি ক'লে, হে জিহুৱা, তোমাৰ যি প্ৰজাবিলাকক তুমি মহাপৰাক্ৰম আৰু বলৱান হাতেৰে মিছৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁবিলাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধ কিয় প্ৰজ্বলিত হ'ব? ঈশ্বৰে মুচিক সোঁৱৰণ কৰিবলৈ কৈছিল। তেওঁ কৈছিল, তোমাৰ যি লোকবিলাকক তুমি মিছৰৰ দেশৰ পৰা উলিয়াই আনিলা তেওঁবিলাক ভ্ৰষ্ট হ'ল। তাৰ পাছতেই মুচিয়ে ঈশ্বৰৰ আগত বৰ খোলাখুলিকৈ আৰু আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল। মুচিয়ে তেওঁৰ খোলাখুলি প্ৰাৰ্থনাত কৈছে, প্ৰভু, মই ভাবিছোঁ যে আপুনি অলপ ভুলকৈ কৈছে। মই যে মিছৰৰ পৰা কোনো মানুহক উলিয়াই আনিলোঁ এনে নহয়। তেওঁলোক মোৰ মানুহ নহয়, তেওঁলোক আপোনাৰহে মানুহ। আপুনিহে তেওঁলোকক মিছৰ দেশৰ পৰা উলিয়াই আনিছে। আপোনাৰ পৰাক্ৰমী হাতেৰেই আপুনি তেওঁলোকক মিছৰ দেশৰ পৰা উলিয়াই আনিছে। মই অনা নাই, মই তেওঁলোকক কোনোমতেই উলিয়াই আনিব নোৱাৰিলোহেঁতেন। আপুনি ভুলকৈ কৈছে প্ৰভু। ঈশ্বৰক এনেদৰে ক'ব পাৰি বুলি আপুনি কল্পনা কৰিব পাৰিবনে? মুচিয়ে কিন্তু অবিকল তেনেদৰেই কৈছিল। 12 নম্বৰ পদ, অপকাৰৰ নিমিত্তে পৰ্বতীয় অঞ্চলত সিহঁতক বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ নিমিত্তে তেওঁ সিহঁতক বাহিৰ কৰি নিলে। এইবুলি মিছৰীয়াবিলাকে কিয় ক'ব? তুমি নিজ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজ প্ৰজাবিলাকৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হোৱা। আন কথাত মুছিয়ে প্ৰভুক কৈছিল, আপুনিয়েই আপোনাৰ নিজৰ মানুহক মিছৰ দেশৰ পৰা উলিয়াই আনিলে, কিন্তু তাৰ পাছত ধৰক আপুনি সিহঁতক অংগীকৃত দেশলৈ লৈ নগ'ল, তেতিয়া কিয় মিছৰীয়াহঁতক তেওঁলোকক মিছৰ দেশৰ পৰা উলিয়াই আনিব পাৰিলে কিন্তু অংগীকৃত দেশলৈ লৈ যাব নোৱাৰিলে বুলি ক'বলৈ বাট ৰাখি থয়? তেওঁলোক আপোনাৰ মানুহ প্ৰভু, অংগীকৃত দেশলৈ তেওঁলোকক লৈ যোৱাৰ অংগীকাৰ আপুনিয়েই তেওঁলোকক দিছে। 13 নম্বৰ পদ, তুমি তোমাৰ দাস অব্ৰাহাম, ইছহাক আৰু ইছৰাইলক সোঁৱৰা। তেওঁলোকৰ আগত তুমি নিজ নামেৰে শপত কৰি তেওঁলোকক কৈছিলা, মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা ক'লো, এই গোটেইখন দেশ তোমালোকৰ বংশক দিম, তেওঁবিলাকে চিৰকাল অধিকাৰ কৰিব। মুছিয়ে কৈছিল, প্ৰভু, আপোনাৰ দাস অব্ৰাহাম, ইছহাক আৰু যাকোবৰ আগত কৰা আপোনাৰ অংগীকাৰৰ কথা আপুনি পাহৰা নাই নিশ্চয়। তেওঁবিলাকৰ আগত আপুনি এটা বৰ ডাঙৰ প্ৰতিজ্ঞা কৰিছে, এনেকি দুটা প্ৰতিজ্ঞাই কৰিছে, তেওঁলোকৰ বংশ আকাশৰ তৰাৰ দৰে বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকক এক দেশ দিবলৈ আপুনি অংগীকাৰ কৰি থৈছে। 14 নম্বৰ পদ, তেতিয়া যীহুৱাই নিজ প্ৰজাবিলাকৰ যি অপকাৰ কৰিম বুলি কৈছিল তাৰ পৰা তেওঁ ক্ষান্ত হ'ল। আমিও যদি মুছিৰ দৰে খোলা অন্তৰেৰে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিব পাৰিলোহেঁতেন, তেন্তে নিজ চকুৰে দেখা পালোহেঁতেন কিছুমান প্ৰাৰ্থনাৰ উত্তৰৰ ইতিবাচক ৰূপ। 15 পদৰ পৰা 18 নম্বৰ পদ, আৰু মুছিয়ে মুখ ঘূৰাই সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্বতৰ পৰা নামিল। সেই ফলিৰ ইপিঠিয়ে সিপিঠিয়ে দুই পিঠিয়ে লিখা আছিল। সেই ফলি দুখন ঈশ্বৰে কৰা আৰু সেই দুখন ফলিত লিখাও ঈশ্বৰে কাটি লিখা। আৰু যীহুছুৱাই লোকবিলাকে এৰাও কৰা শুনি মুছিক ক'লে, এইয়ে জয়ধ্বনিৰ শব্দ নহয় বা পৰাজয়ধ্বনিৰো শব্দ নহয়, কিন্তু গান কৰাৰ শব্দহে মই শুনিবলৈ পাইছোঁ। ইছৰাইলৰ এই থৰ ডিঙীয়া সন্তানসকলৰ আচৰণটোৱেই আজিৰ আমাৰ মণ্ডলীৰো এখন ছবি বুলি আমি ক'ব পাৰোঁ। 19 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু মুছিয়ে চাউনীৰ ওচৰ চাপিলত সেই দামুৰী আৰু নাচ কৰা দেখিলে, আৰু খঙত তেওঁ জ্বলি উঠি নিজৰ হাতৰ পৰা সেই ফলি দুখন পৰ্বতৰ তললৈ পেলাই দি ভাঙিলে, আৰু তেওঁবিলাকে নিৰ্মাণ কৰা দামুৰীটো লৈ জুইত পুৰিলে, আৰু তাক পিহি ধূলিৰ নিচিনা কৰি পানীৰ ওপৰত ছটিয়াই ইছৰাইলৰ সন্তানবিলাকক পান কৰালে। আৰু মুছিয়ে হাৰুণক ক'লে, এই লোকসকলে তোমাক কি কৰিছিল যে তুমি তেওঁবিলাকক এনে মহাপাপত পেলালা? নামি আহি যেতিয়া সকলো দেখিলে, তেতিয়া তেওঁ খঙত ইমান উত্তেজিত হৈ পৰিছিল যে হাতত লৈ অহা ফলি দুখন পৰ্বতৰ তললৈ পেলাই দি ভাঙি পেলাইছিল। সোণৰ দামুৰীটো জুইত পৰিছিল, তথাপিতো খং নাজামৰিল, সেয়ে তাক পিহি ধূলিৰ নিচিনা কৰি পেলাইছিল, নাই তথাপিতো তেওঁৰ খং নাজামৰিল, সেয়ে দামুৰীৰ গুৰিবোৰ লৈ পানীত মিহলাই ইছৰাইলৰ সন্তানসকলক পিবলৈ বাধ্য কৰোৱাইছিল। তাৰ পাছতেই তেওঁ ধৰিছিল হাৰুণক, তেওঁলোকৰ নেতা হৈও পাপত পতিত হ'বলৈ এৰি দিয়াৰ কাৰণে। কিন্তু শুনক, হাৰুণে কেনেকৈ দুখ আনৰ গাত জাপি দিবলৈ চেষ্টা কৰিছিল। গোটেই ঘটনাখিনি জঘন্য আৰু মাৰাত্মক নোহোৱা হ'লে হাৰুণে কোৱা কথাখিনি বেছ ব্যংগাত্মক যেন শুনা গ'লহেঁতেন। 22 আৰু 23 নম্বৰ পদ, আৰু হাৰুণে ক'লে, মোৰ প্ৰভুৰ ক্ৰোধ প্ৰজ্বলিত নহওক, আপুনি লোকবিলাকক জানেই যে সিহঁত দুষ্টতাত আসক্ত। সিহঁতেই মোক ক'লে যে আমাৰ আগে আগে যাবৰ নিমিত্তে আমাৰ নিমিত্তে এজন দেৱতা নিৰ্মাণ কৰা, কিয়নো যি মুছিয়ে আমাক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই মানুহৰ কি হ'ল তাক আমি নাজানো। আন কথাত তেওঁ পাকে প্ৰকাৰে কৈছিল যে আচল দুখটো মুছিৰহে, কাৰণ তেওঁৱেইহে মিছৰৰ ইছৰাইলৰ সন্তানসকলক উলিয়াই আনিছে, আৰু আজি কেইবাদিনো তেওঁলোকক এৰি তেওঁ অন্তৰ্ধান হৈ আছে। সেয়েহে ইছৰাইলৰ সন্তানসকলে ধৰি লৈছিল যে তেওঁলোকক দলনিত পোনা মেলা দি এৰি থৈ ক'ৰবালৈ গুচি গ'ল, আৰু সেয়েহে তেওঁলোকে পুনৰ দামুৰী পূজালৈ মন পালটাইছিল। তাৰ পাছতে হাৰুণে কি কৈছিল শুনক, আৰু মই সিহঁতক ক'লো, তোমালোকৰ মাজত যাৰ যি সোণৰ অলংকাৰ আছে সি তাক বেগাই শুলুকাই দিয়ক। সেয়ে সিহঁতে মোক দিলত মই তাক জুইত পেলাই দিলোঁ, তাৰ পৰা সেই দামুৰী ওলাল। হাৰুণৰ এই কথা শুনাৰ পাছত আপুনি হাঁহি ধৰি ৰাখিব পাৰিবনে বাৰু? মুছিও এক অবিশ্বাসৰ হাঁহি মাৰি হাৰুণক নিশ্চয় কৈছিল, তাৰমানে আপুনি সোণখিনি জুইত পেলাই দিয়াৰ লগে লগে জুইৰ মাজৰ পৰা দামুৰিজনী ওলাই আহিল নেকি? মহাপুৰোহিত এগৰাকীৰ মুখতো এনে গোকাত মিছা কথা। 25 নম্বৰ পদ, পাছে মুচিয়ে দেখিলে যে লোকবিলাক মইমতত চলা হ'ল, কিয়নো হাৰুণে শত্ৰুবোৰৰ মাজত তেওঁবিলাকক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ, তেওঁবিলাকক ইচ্ছামতে চলিবলৈ এৰি দিলে। তেওঁলোকৰ এই জঘন্য কাৰ্যৰ বিৰুদ্ধে মুচিয়ে ব্যৱস্থা লোৱা আমি দেখিবলৈ পাম, কাৰণ তেওঁলোকৰ এই জঘন্য কাম দেখি তেওঁৰ বৰ খং উঠিছিল। অৱশ্যে একেটা সময়তে তেওঁ এই থৰডিঙীয়া জাতিটোৰ কাৰণে ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনাও কৰা আমি দেখিবলৈ পাম। মুচিয়ে ঈশ্বৰৰ অন্তৰ স্পৰ্শ কৰিব পৰাকৈ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰি ঈশ্বৰৰ অনুগ্ৰহ আদায় কৰি ল'ব পাৰিছিল। তথাপি মুচিৰ বাবে এনে এটা সময় আহি পৰিছিল যে তেওঁ ইছৰাইল জাতিটোৰ এটা বৰ ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ সময় আহি পৰিছিল। ইছৰাইলৰ সন্তানসকলৰ মাজৰ পৰা 3000 লোকক এই গুৰু অস্ত্ৰোপচাৰৰ দ্বাৰাই আঁতৰ কৰিছিল। আঁতৰ কৰিবলৈ মুচি বাধ্য হৈছিল, কাৰণ এই 3000 লোকেই সেই জঘন্য ৰোগৰ মূল কাৰণ আছিল। এতিয়া আমি আকৌ বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ, 26 আৰু 27 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আৰু মুচিয়ে চাউনীৰ দুৱাৰমুখত থিয় হৈ ক'লে, যিজন জিহুৱাৰ ফলীয়া সি মোৰ ওচৰলৈ আহক, আৰু লেবীৰ সকলো সন্তানবিলাক তেওঁৰ ওচৰত গোট খালেহি। আৰু তেওঁবিলাকক ক'লে, ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, তোমালোক প্ৰতিজনে নিজ নিজ কৰঙণত তৰোৱাল বান্ধি চাউনীৰ মাজেদি এখন দুৱাৰৰ পৰা আন দুৱাৰলৈ অহা যোৱা কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাই বন্ধু আৰু চুবুৰীয়াক বধ কৰা। এই ৰায় আছিল অতি গুৰুতৰ আৰু চৰম। এই ৰায় দিবলৈ বাধ্য কৰোৱাইছিল ইছৰাইলৰ সন্তানসকলৰ জঘন্য জাতীয় পাপে। আজি আমাৰ বহুতৰে মণ্ডলীত উদাৰ পন্থাই চোৰৰ দৰে প্ৰৱেশ কৰি স্থান দখল কৰি লৈছে, আৰু মণ্ডলীয়ে ইয়াৰ অহিতে কোনো ধৰণৰ প্ৰতিৰোধ দিয়া নাই। অৱশ্যে এটা কথা স্বীকাৰ কৰি ল'বই লাগিব যে বহুতো মণ্ডলীৰ নেতাই এই উদাৰপন্থী বা প্ৰকৃত বিশ্বাসত থকা লোকসকলৰ মাজত পাৰ্থক্যই বিচাৰি নাপায়, আৰু সকলো ধৰণৰ পন্থাৰ মানুহেই মণ্ডলীসমূহৰ আধ্যাত্মিক জীৱনত প্ৰভাৱ পেলাই গোটেই খেলিমেলি কৰি পেলাইছে। নৰমপন্থীয়ে হিন্দী খণ্ডাৰ দৰে আৰু চৰমপন্থীয়ে ধুমুহাৰ দৰে প্ৰকৃত বিশ্বাসৰ পৰা খ্ৰীষ্টীয় লোকসকলক আঁতৰাই লৈ গৈ আছে। খ্ৰীষ্টৰ পূজা কৰিবলৈ এৰি খ্ৰীষ্টীয় লোকসকলে ইছৰাইলৰ দামুৰিস্বৰূপ মানুহৰ ধাৰণা, মানুহৰ মত আৰু মানুহৰ পন্থাসমূহক পূজা কৰাত লাগিছে। এয়া সেই সোণৰ দামুৰি পূজা কৰাৰ সমানেই পাপ। আজিৰ মণ্ডলীৰ নেতাসকলে এইবোৰৰ প্ৰতিৰোধ নকৰাৰ দৰে মুচিয়ে কেতিয়াও সহ্য নকৰিলেহেঁতেন। নৰম আৰু চৰমপন্থীৰ লোকসকলক আজি তেওঁ তৰোৱাল লৈ বধ নকৰিলেও অন্ততঃ তেওঁলোকক মণ্ডলীত প্ৰৱেশ কৰিবলৈ সুযোগকে নিদিলেহেঁতেন। প্ৰিয় শ্ৰোতা, পাপেৰে সৈতে আপুনি আপোচ কৰিব নোৱাৰে। মুচিয়ে আপোচ কৰা নাছিল। কোনোবা এগৰাকী গুণীয়ে এইবুলি কৈছে, আপোচ কৰাটোৱেই হৈছে এবিধ অনৈতিকতা, আৰু মণ্ডলীৰ ক্ষেত্ৰত আপোচকৰণ বাস্তৱিকতেই অনৈতিকতা। মুচিয়ে এই অনৈতিকতাৰ সৈতে কোনো আপোচ কৰা নাছিল। এই অনৈতিকতা ইছৰাইলৰ সন্তানসকলৰ মাজৰ পৰা দূৰ কৰিবলৈ তেওঁ এটা গুৰু অস্ত্ৰোপচাৰ বা মেজৰ চাৰ্জাৰী কৰিবলগীয়া হৈছিল। এতিয়া আমি 28 নম্বৰ পদটো পঢ়ি দিম। ইয়াত আমি এনেদৰে পাওঁ, আৰু লেবীৰ সন্তানবিলাকে মুচিৰ বাক্যৰ দৰেই কৰিলে। সেইদিনা লোকবিলাকৰ মাজত 3000 লোক মৰা পৰিল। দামুৰি পূজা কৰাত যিসকল দোষী আছিল সকলোকে তৰোৱালৰ ধাৰেৰে শিপুৰি কৰি দিয়া হৈছিল, আৰু সেইদৰেই সেইদিনা ইছৰাইলৰ শিবিৰ সূচী কৰা হৈছিল। বহু মানুহে ক'ব খোজে যে এয়া বৰ নিষ্ঠুৰতাৰ কাম হ'ল। কথাটো এইটো দিশৰ পৰা চাওকচোন। মানুহ এজনৰ ধৰক ভৰিৰ তলগাঁঠিত কৰ্কট ৰোগ হোৱা বুলি ধৰা পৰিছে। এতিয়া কওকচোন, সেই কৰ্কট ৰোগটো দূৰ কৰিবলৈ মানুহজনৰ ভৰিখনৰ এক অংশ কাটি পেলোৱা ভাল হ'বনে, নে গোটেই শৰীৰটোলৈ সেই কৰ্কট ৰোগ বিয়পিবলৈ দি মানুহজনক মৃত্যুৰ মুখত পৰিবলৈ দিয়াটো ভাল হ'ব? এটা জাতিক জঘন্য পাপ ৰোগৰ প্ৰভাৱৰ পৰা বচাবলৈ জাতিটোৰ 3000 মানুহক আঁতৰোৱাটো ভাল হ'ল, নে গোটেই জাতিটোক পাপত পতিত হ'বলৈ ঈশ্বৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাবলৈ সেই 3000 দোষী ঈশ্বৰ বিৰোধী মানুহক জাতিটোৰ পৰা দূৰ নকৰি থাকিবলৈ দিয়াটো ভাল হ'লহেঁতেন? কোনটো? আপুনি অৱশ্যে এইটো ক'ব পাৰে যে ইছৰাইলৰ সন্তানসকলৰ সেই সময়ৰ যুগ আছিল বিধানৰ, আৰু এতিয়া আমাৰ এই মণ্ডলীৰ সময়ৰ যুগটো হৈছে অনুগ্ৰহৰ যুগ। বিধানৰ যুগৰ অস্ত্ৰোপচাৰৰ অস্ত্ৰ হ'ব লাগিব বিধান, আৰু আজিৰ আমাৰ এই অনুগ্ৰহৰ যুগৰ মণ্ডলীৰ ৰোগ অস্ত্ৰোপচাৰৰ অস্ত্ৰ হ'ব লাগিব অনুগ্ৰহ। কিন্তু অস্ত্ৰ বিধানেই হওক বা অনুগ্ৰহেই হওক, অস্ত্ৰোপচাৰ কিন্তু হ'বই লাগিব। খ্ৰীষ্টীয় জীৱনত যেতিয়া পাপে গা কৰি উঠে তেতিয়া অস্ত্ৰোপচাৰৰ কিন্তু বৰ প্ৰয়োজন হয়। সেই ইছৰাইল জাতিটোৰ সুস্থতাৰ বাবেও মুচিয়ে তেনে এটা গুৰু অস্ত্ৰোপচাৰেই কৰিছিল। এতিয়া আমি 29 আৰু 30 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিয়নো মুচিয়ে কৈছিল, যীহোৱাই আজি তোমালোকক আশীৰ্বাদ কৰিবৰ নিমিত্তে তোমালোক প্ৰতিজনে আজি যীহোৱাৰ উদ্দেশ্যে তোমালোক নিজকে উৎসৰ্গ, এনেকৈ নিজ নিজ পুত্ৰ আৰু ভাইৰ অহিতেই উৎসৰ্গ কৰা। তাৰ পাছদিনা মুচিয়ে লোকবিলাকক ক'লে, তোমালোকে মহাপাপ কৰিলা, এতেকে মই এতিয়া জিহুৱাৰ গুৰিলৈ উঠি যাওঁ, যদি পাৰোঁ তোমালোকৰ পাপৰ প্ৰায়চিত্ত কৰিম। প্ৰায়চিত্তকৰণে পাপ থাকে। যীশুখ্ৰীষ্ট জগতলৈ আহি ক্ৰুচত মৃত্যুবৰণ নকৰা পৰ্যন্ত পাপৰ খণ্ডন প্ৰায়চিত্ত পদ্ধতিতেই কৰা হৈছিল। প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ পাছত পাপ সম্পূৰ্ণৰূপে দূৰ কৰা হৈছিল। সেয়ে এতিয়া যিসকলে তেওঁত বিশ্বাস কৰি তেওঁক জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভুৰূপে গ্ৰহণ কৰে তেওঁলোকৰ পাপমোচন হয়, কাৰণ বিশ্বাসকাৰীসকলৰ পাপমোচনৰ বাবেই তেওঁলোকৰ হৈ তেওঁলোকৰ পাপৰ শাস্তিৰ মূল্য কালবাৰীৰ ক্ৰুচত বহন কৰিলে। 31 নম্বৰ পদ, পাছে মুচিয়ে জিহুৱাৰ ওচৰলৈ উলটি গৈ ক'লে, হায় হায়, সেই লোকবিলাকে মহাপাপ কৰিলে, তেওঁবিলাকে তেওঁবিলাকৰ নিমিত্তে সোণৰ দেৱতাবোৰ নিৰ্মাণ কৰিলে। এয়া হৈছে জাতিটোৰ হৈ মুচিৰ পাপ স্বীকাৰ। আপুনি যদি ঈশ্বৰে সৈতে সম্বন্ধ অটুট ৰাখি চলিব বিচাৰে তেন্তে পাপৰ ক্ষেত্ৰত আপোনাৰ মত ঈশ্বৰৰ মতৰ সৈতে একে হ'ব লাগিব। পাপ পাপেই, ইয়াক স্বীকাৰ কৰিব লাগিবই। 32 নম্বৰ পদ, তথাপি এতিয়াও তুমি তেওঁলোকৰ পাপ ক্ষমা কৰি যদি কৰা, নকৰা যদি মই বিনয় কৰিছোঁ, তুমি লিখা তোমাৰ পুস্তকৰ পৰা মোৰ নাম কাটি পেলোৱা। আন কথাত মুচিয়ে ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰি কৈছিল, মই মোৰ মানুহখিনিৰ লগতে আছোঁ, ময়ো তেওঁলোকৰ মাজৰেই এজন, আপুনি যদি তেওঁলোকৰ নাম আপোনাৰ পুস্তকৰ পৰা কাটি পেলাই মোৰ নামো কাটি পেলাওক। ঈশ্বৰে যে মুচিক কৈছিল যে তেওঁৰ দাস অব্ৰাহাম, ইছহাক আৰু ইছৰাইলৰ আগত কৰা অংগীকাৰ তেওঁ মুচিৰ পৰা উৎপন্ন হোৱা সকলক লৈও ৰক্ষা কৰিব পাৰিব, কিন্তু সমিধানত মুচিয়ে কৈছিল, নাই, সেইদৰে কেতিয়াও হ'ব নোৱাৰিব, মই মোৰ মানুহবিলাকৰ লগতে আছোঁ, ময়ো তেওঁলোকৰ মাজৰেই এজন। আপুনি যদি পাপ কৰা এই জাতিটোক আপোনাৰ অংগীকৃত দেশলৈ লৈ নাযায় তেন্তে তেওঁলোকৰ লগতে মোৰ নামো কাটি দিয়ক। মন কৰকচোন, মুচিৰ যি কথাই ঈশ্বৰৰ মন স্পৰ্শ কৰিছিল সেই কথাই ঈশ্বৰৰ হাতকো স্পৰ্শ কৰিছিল। অৰ্থাৎ ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক নিঃশেষে শেষ কৰাৰ যি কাৰ্যসূচী হাতত লৈছিল তাকো ঈশ্বৰে নকৰিবলৈ মনস্থ কৰিছিল। 33-35 নম্বৰ পদ, আৰু যীহোৱাই মুচিক ক'লে, যিজনে মোৰ বিৰুদ্ধে পাপ কৰিলে তাৰহে নাম মই মোৰ পুস্তকৰ পৰা কাটি পেলাম, এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ সেই দেশলৈকে লোকবিলাকক লৈ যোৱা, চোৱা মোৰ দূত তোমাৰ আগে আগে যাব, কিন্তু মই প্ৰতিফল দিবৰ দিনা তেওঁবিলাকৰ পাপৰ প্ৰতিফল দিম। এইদৰে যীহোৱাই লোকবিলাকক আঘাত কৰিলে, কিয়নো তেওঁবিলাকে হাৰুণৰ দামৰি নিৰ্মাণ কৰাইছিল। ঈশ্বৰে পাপৰ কথাটো ব্যক্তিগত হিচাপে লয়। দামৰি পূজা নকৰা লোকসকলক অৱশ্যে অংগীকৃত দেশলৈ লৈ যাব আৰু তেওঁলোকৰ আগে আগে দূত পঠাব। পুৰণি নিয়মৰ এই দূত আছিল প্ৰাগ অৱতাৰী যীশুখ্ৰীষ্টৰেই মৰ্ত চকুৰে দেখা পোৱা এক প্ৰকাৰৰ উপস্থিতি। মুচিৰ প্ৰাৰ্থনাৰ কাৰণেই ঈশ্বৰে গোটেই জাতিটোকে প্ৰহাৰ নকৰিলে। প্ৰাৰ্থনা কিমান গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় তাক আমি এই ঘটনাৰ পৰাও বুজিব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰাৰ্থনা কৰাত কিমান নিয়মীয়া? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।